কাৰণে তেনেকে চাকৰিয়ে যে কৰ
কথাও
নাই কৰ
চাকৰিয়ে কৰ ব্যৱসায় কৰ তোৰ চব হৈ আছে হৈ থাকিব তই একো চিন্তা নকৰ তই খালি চাই যা এইখন এখন এটা ডাঙৰ তই এটা টিকেট কাটি সোমাইছ তই বুজিছ নাই টিকেট এটা কাটি তই সোমাইছ চিনেমা হল এটাত আৰু এই চিনেমা হলটো এনেকুৱা এটা চিনেমা হল এনেকুৱা এটা চিনেমা হল যিটো তই নিজে খেলিব পাৰ তই চিনেমা হলত চাবহে পাৰ তই নিজে একো চেঞ্জ কৰিব নোৱাৰ নহয় তই ইয়াতো একো চেঞ্জ কৰিব নোৱাৰ এইটো কথা মনত ৰাখ নম্বৰ ওৱান নম্বৰ ওৱান তই চিনেমাখন চাবহে আহিছ তই চেঞ্জ কিন্তু কৰিব নোৱাৰ তোৰ নিজৰ এক্টিংটো তই কৰিব লাগিব ৰোলটো প্লে কৰি থাক তোৰ সুখ আহিছে সুখ ল দুখ আহিছে দুখ ল ইয়াতে কোনো মন্দিৰ নাই কোনো মঠ নাই আল নাই
পাল নাই আনন্দত মতলীয়া হৈও নাযাওঁ
শুনিব বিচাৰোঁ যিটো সুখটো একেবাৰে বলিয়া হৈ নাযায় আৰু দুখটো একেবাৰে ৰুদন হৈ নাযায় তাৰ মাজতেই থাক
মই সেইখিনি উপলব্ধি নিজে কৰিবলৈ বহুত যত্ন কৰিলোঁ
কৰি থাক সেই যত্নটোৱে কৰি থাক কাৰণ তোৰ তোৰ মাত্ৰ এশ বছৰ দিছোঁ ভাল এশ বছৰ নাথাকৈ তাৰ আগতেই তই যাবি 78-79 ফিনিছ এইটো বেছিয়ে হৈ যায় শুন কিয় বেছি হৈ যায় না তেতিয়া যেতিয়া বেয়া বস্তুবিলাক দেখা পাওঁ নহয় জগতৰ জঘন্য কাম তেতিয়া থাকি ভাল লগা নাই
এতিয়াই কিছুমান সৰু সৰু উঠি অহা প্ৰজন্মবিলাকক জঘন্য কাম কৰা দেখিলে ভাল নালাগে আমি নিজে ডাঙৰ হৈ আঁতৰি দিওঁ ঠিক তেনেদৰে আমিও যেতিয়া বয়সস্থ হৈ যাম তেতিয়া আমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে কিছুমান নিকৃষ্টভাৱ কৰিলে আমি তেতিয়া তেতিয়াও ভাবিম কি যে হৈছে
তেতিয়া যিটো বয়সস্থ মানুহৰ মনৰ অৱস্থা এনেকৈতো দেউতাৰ মই এইটো কথা নাভাবি যে মই বেয়াকৈ কৈছোঁ
গম পাইছোঁ
কিন্তু তেওঁৰ যিটো মনৰ অৱস্থা তোৰ মনৰ অৱস্থাতকৈ বহুত তলত একবাৰ যদি মোৰ ওচৰত আহিছ মই কিবা কথা কৈছোঁ তোৰ মনৰ অৱস্থা বহুত ওপৰত হৈ গৈছে আৰু সেইটোৱে মই বিচাৰোঁ মই অকল
মানুহ বা লগৰ কোনোবাৰ লগত কথা নাই মোৰ ব্যক্তিগত মোৰ চিন্তাধাৰাটো বহুৱাটোৱে মই সদায় চিন্তা কৰোঁ মই সেইকাৰণে বহুত বেছি আলোচনা বিলোচনা কৰি মই হেৰিও নকৰোঁ
মানুহক কথা কৈ একো লাভ নাই মই বহুত ক'লো নহয় আজি চাৰি কিমান 2012 চনৰ পৰা চিঞৰিলোঁ 11 বছৰ
আপুনি মোক দেখিছে মই বহুত অকলে থাকোঁ
অকলে থাক আত্মনে বা আত্মনামটো
পাৰ্থহেঁতেও বহুত একদম গোটেইখিনি লগ খাই ভাল আছিলে মই নকওঁ খালি মই আগবাঢ়ি থাকোঁ অকলে থাকোঁ কাৰণ কেলৈ মই জানো মই কি কৰিব পাৰিছোঁ নিজৰ সেই প্ৰথম নিজেই হৈ লওঁচোন তাৰপিছত কথাখিনি কথা
নিজকে চিনি পোৱাটো
সেইকাৰণে মই অকলে থাকোঁ
সদায় অকলেই আছিলি অকলে আছ আৰু অকলেই থাকিবি
ল'ৰা
ছোৱালী ধন সম্পত্তি পত্নী আল বাল কোনোৱে তোৰ লগত নাযায় তই অকলে আছ অকলে থাকিবি
সেইকাৰণে মই নিজৰ মা দেউতাৰ কথা যিহেতু সিহঁতি নিজৰ স্তৰ এটা চিন্তা কৰে মোৰ স্তৰটো কিমান হেৰি হৈছে
তাহাঁতে বিচাৰে তাহাঁতৰ চিন্তাধাৰাটো মই পাওঁ আমি যেতিয়া কাম কৰিব নোৱাৰা হৈ যাওঁ আমাক কোনে খোৱা দিব আৰে তোৰ নাৰায়ণে খোৱা দি আছে নহয়
সেইটো কথা কিন্তু মই দেউতাই নকৰি দেই দেউতাই কয় মই মৰা সময়লৈকে পেঞ্চন পাই থাকিম মোৰ একো চিন্তা নাই তই নিজে যি কৰ নিজৰ মতে থাকি থাকি বুলি কয়
সেইটোতো ভাল কথা কৈছে তেতিয়াহ'লে
মোৰ দেউতাই সেইটো কথাই কৈ আছিলে
তোৰ দেউতাৰে যদি কৈছে তোৰ লগত মোৰ একো লেনা দেনা নাই মই যিটো পেঞ্চন পাইছোঁ মই আৰামত নিজে তই নিজৰ বস্তুটো ঠিক কৰ সি যদি সেইটো কথা কৈছে নহয়
সেইটো কথাই কয় মোৰ
তাৰ জ্ঞানটো ভাল আছে
মোক সেইটো কথাই
কয়
সেইকাৰণে মই কৈ আছোঁ যে মোৰ ঘৰত চাকৰি কৰ বুলি প্ৰেচাৰ নাই দিয়া বা বিজনেছ এতিয়াই কৰ বুলি প্ৰেচাৰ নাই দিয়া খালি কৈছে চাই চিতি চলিবি সমাজখন ভালকৈ পঢ়ি ভালকৈ তই মানে নিজে যাতে থিয়
তোৰ বয়স কিমান হ'ল এতিয়া
মোৰ এইবাৰ 24 বছৰ হ'ল
তোৰ জন্ম কিমান
97
97ৰ চকুৰ আগত বাই জানে মোৰ মই কি কৰিছিলোঁ চিন্তাধাৰা ওপৰত উঠা চিন্তাধাৰা ওপৰত উঠা চিন্তাধাৰা ওপৰত উঠা
কাৰণ কেলে কিমান দিনলৈ আহিছোঁ সেইটো ডাঙৰ কথা নহয় বা কিমান দিন থাকিম সেইখিনিও একো ডাঙৰ কথা নহয় হয়তো
এই যে গুণ আছে না তিনিটা যে গুণ আছে তোক কামত পঠাইছে ৰাতিপুৱা 10 বজাত উঠাই তই কাম কৰ সেইটো ৰজগুণ ৰাতি আহিছে মদ খাইছ ভাং খাইছ সেইটো তমগুণ কাৰণ শুবটো লাগিব নহয় খোৱাটোও তমগুণেই অজ্ঞানতা একো নজনাকৈ শুই যোৱাটো আৰু ৰাতিপুৱা উঠি বা মোৰ লগত কথা পতাৰ সময়ত তোৰ চিন্তাধাৰাটো ঠিক হৈ গৈছে নহয় এইটো সত্বগুণ এই তিনিটা গুণত চবতে দোষ আছে সত্বগুণৰ দোষটো মই কৈ দিওঁ মই যদি তোক এনেকুৱা এটা কথা কৈ দিওঁ নকওঁ কিন্তু এনেকুৱা এটা কথা কৈ দিব পাৰোঁ তোৰ জ্ঞানটো ইমান বেছি বাঢ়ি যাব নহয় তেতিয়া তই কোনো মানুহকে তুমি থুই গেলা তোৰ জ্ঞান সেইটো অহংকাৰ
অহংকাৰ
সত্ত গুণত অহংকাৰ থাকে সেইকাৰণে ঋষি মুনিবিলাকৰো অহংকাৰ আছে আছে নাই
সেইকাৰণে খাপ দিয়ে
সেইকাৰণে খাপ দিয়ে মই কাবা খাপ দিওঁ নেকি মই কাকোৱে খাপ নিদিওঁ
সেই অহংকাৰটো মোৰ ডিব্ৰুগড় থাকোঁতে হৈ আছিলে কাৰণ কেলে ডিব্ৰুগড় থাকোঁতে মানে আমি খুব কাজিয়া লাগোঁ মানে কলেজলৈ যাওঁ চিনিয়ৰ মাৰি দিওঁগৈ গৈ পিনে কোনো একো কৰিবও নোৱাৰে আমি ফোন এটা কৰিলে 10টা 12টা 100টা ল'ৰা সেনেকুৱা ধেৰ উৎপাত কৰিছিল তাৰপিছত লাহে 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 2017 চনৰ ডিচেম্বৰ বা 2018 চনৰ পৰা মই অকণমান মানুহ নিজকে ট্ৰেঞ্চফৰ্মেশ্যন দি দি আজি মোৰ ভইচটো হাই নহয় মানে নহ'লে মই আপুনি চিঞৰ মাৰি দিওঁ ন কথা এটা সেনেকুৱা কথা
আহিলি ইয়াক মই কিবা কিবা কথা বহুত কথা কৰিলোঁ এইটো কি
ওচৰতে দেখিলোঁ নহয় চিৰা বাথৰুম আপোনাৰ এই ঘৰ যে ৰুমৰ যে কি কৰে বাথৰুম দিব লাগে এইখিনিতে গেটৰ একদম এখন ডাঙৰ গেটখন ন এখন ছাইডতে মানে পুলিচৰ পাছ লাগি আছে প্লাছ ডাঙৰ পাছ এখন লাগি আছে এইখন কিহৰ পাছ ধৰিব নালাগে এখন পুলিচৰ হণ্ডাই চাগে গাড়ীখন কেমেৰা চালে ধৰিব পাৰিব সি ৰৈ আছে পুৰা গাড়ী ভিতৰত লাইট জ্বলাই মই ৰৈ পেলাই তাক চালোঁ মানে অলপ সিও চাই আছে ময়ো তাক চাই আছোঁ চাইকেলখন থলোহি গ'লোঁ গেটখন বোলো মাৰি আহোঁ দেখিছোঁ ছোৱালীজনী উঠাই লৈ লৈছে পিছ হৈছে মাকে কৈ আকৌ গেটখন মাৰি আহিছে আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ মই গুৱাহাটীত কি কি চিষ্টেম
মোৰ ওচৰত থাকিলে মোৰ ওচৰত থাকিলে অসুৰ দেৱতা আৰু মনুষ্য সদায় শান্ত হৈ থাকে সিহঁতে
চাইট খেলি মেলি হৈছে চাগে সেইকাৰণে নাই কোৱা আৰু অকণ 10টামান বজাত ট্ৰাই কৰি চাবা যদি হয় হ'ব নহ'লে নালাগে আৰু 11টা বজাত লাষ্ট নেকি 9:30-10টামান বজাত ট্ৰাই কৰি চাবা এবাৰ যদি নহয় আৰু নালাগে হ'ব বাদ দিয়া হ'ব দিয়া ঠিক আছে এই মই হেৰি এইফালে পাৰ্কৰ লগত আহিছিলোঁ বৰ্তাজনৰ ঘৰত
বাটতে খাই যাব ই
হ'ব দিয়া
আছে তোমাৰ আজি কিমান বজাৰ মই সেই 1995ৰ পৰা অকল ইউনিক্সতে কাম কৰোঁ বনাই বহুতকে পোৱাল দিলোঁ একো কাম নাই তহঁতক ফ্লেচি ৱেবছাইট লাগে ফ্লেচি চবকে ধুনীয়া একেবাৰে হেৰি কৰা নাই মোৰ চিম্পল বস্তু বনাব চা মোৰ ৱেবছাইটখন কিমান চিম্পল সেইকাৰণে সি এটেক কৰি থাকে একোৱে কৰিবলৈ কাৰণ প্ৰতিটো লাইন মই হাতেদি লিখোঁ সেইকাৰণে জাৰ্মানী আল বাল তই ৱেবছাইট
লেংগুৱেজ জানে নেকি বেলেগ বেলেগ
চব মই যিখিনি কৰিব লাগে মই যিখিনি লেংগুৱেজ জানো মই লেংগুৱেজতে লিখোঁ মই হাতেদি লিখোঁ মই নিজৰ হাতেদি লিখোঁ মই কাৰো পৰা লাইব্ৰেৰী নানো মই নিজৰ হাতে সেইকাৰণে মোৰ হেৰি এই টিলিকাটো যে দেখিছেনে বগাটো আৰু এই কলাটো দেখিছেনে কলাটোৱে চলাই আছে এই ফোন ছিষ্টেমটো তই যদি ফোন কৰ চাবি উঠাই পেলাই কি কয় সেইটোৱে লয় আৰু এইটোৱে খালি অকল ৱেবছাইট চলায় এই টিলিকাটোৱে সেইটো ভাঙিবৰ কাৰণে জাৰ্মানী স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজ ফ্ৰান্স ইংলেণ্ড ইউনাইটেড ষ্টেটছ অষ্ট্ৰেলিয়া হংকং আল বালাৰ পৰা আহি তাতে খটিয়াই থাকে খটিয়াই থাকে কিন্তু ভাঙিব নোৱাৰিলে আজি কিমান বছৰ হৈ গ'ল নোৱাৰে মোৰ 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 ক'ত ভাঙিব নোৱাৰে কাৰণ হাতেদি দিব এতিয়া বহুত দেৰি হৈ গৈছে এইখন শিকাৰ একো বয়স নাই খেলিব লাগিব তাৰ লগত খেলিব লাগিব একদম খেলিব
লাগিব
বিলাহী
আনিছিল এই নহয় ৱাইন শ্বপত মাথা খাই দিলে বে তোমাৰ মানে কি হ'ল অনলাইনো নহয় কাৰ্ডো নিয়া নাই মই কেচো নিয়া নাই মই
তাৰপৰা কি হ'ল অনলাইন দিব পাৰিলা মই পঠিয়াই দিলো
মোৰ ইনচাফিচিয়েণ্ট কাম মাৰিছিলে মই সেই মানুহটো দিবলৈ বিচাৰিছিলোঁ বিয়েৰে একো খাই যাব
খাই যাব
জ্বলা হৈছে
ভোট জলকীয়া দিয়া আছে চাই খাব তাগড়াকে বনাই আনিছোঁ
সেইটো পানী হ'ল
বৰ্তা কিবা বেলেগ খাব লাগিব
মৌ চৌ খাব
যা
বিলেগ যা যা মই যাই আছো অ যোগাৰ কৰি দিছ